মথি অধ্যায় ন। পাছে তেওঁ নাৱত উঠি পাৰ হৈ নিজৰ নগৰলৈ আহিল আৰু চোৱা, মানুহবিলাকে শয্যাত পৰি থকা এজন জঠৰ ৰোগীক তেওঁৰ ওচৰলৈ আনিলে। তাতে যীশুৱে তেওঁবিলাকৰ বিশ্বাস দেখি সেই জঠৰ ৰোগীক ক'লে,
বোপা, নিৰ্ভয় হোৱা, তোমাৰ পাপ ক্ষমা কৰা হ'ল।
তাতে চোৱা, কেইজনমান অধ্যাপকে মনতে ক'লে,
এওঁ ঈশ্বৰ নিন্দা কৰিছে।
তাতে যীশুৱে তেওঁলোকৰ ভাৱ জানি ক'লে,
তোমালোকৰ অন্তৰত কিয় কুভাৱ কৰিছা হ'ল? কিয়নো তোমাৰ পাপ ক্ষমা কৰা হ'ল, নাইবা উঠি ফুৰা, এই দুটা কথাৰ কোনটো ক'বলৈ উজু? কিন্তু পৃথিৱীত পাপ ক্ষমা কৰিবলৈ মানুহৰ পুত্ৰৰ যে ক্ষমতা আছে, ইয়াক তোমালোকে জানা।
তেতিয়া তেওঁ জঠৰ ৰোগীজনক ক'লে,
উঠা, তোমাৰ শয্যা তুলি লৈ নিজৰ ঘৰলৈ যোৱা।
তাতে তেওঁ উঠি নিজৰ ঘৰলৈ গ'ল। ইয়াকে দেখি লোকসমূহৰ ভয় লাগিল আৰু যিজন ঈশ্বৰে মানুহক এনে ক্ষমতা দিলে তেওঁৰ স্তুতি কৰিলে। যীশুৱে তাৰ পৰা যাওঁতেই মথি নামেৰে এজন মানুহক কৰ লোৱা চোৰাত বহি থকা দেখা পাই তেওঁক ক'লে,
মোৰ পাছে পাছে আহা।
তাতে তেওঁ উঠি তেওঁৰ পাছে পাছে গ'ল। ইয়াৰ পাছত চোৱা, তেওঁ ঘৰত ভোজন কৰিবলৈ বহোঁতে অনেক কৰতোলা আৰু পাপী মানুহ আহি যীশু আৰু তেওঁৰ শিষ্যবিলাকৰ লগত বহিল। ফৰিচীবিলাকে ইয়াকে দেখি তেওঁৰ শিষ্যবিলাকক সুধিলে,
তোমালোকৰ গুৰুৱে কৰতোলা আৰু পাপীবোৰৰ সৈতে কিয় ভোজন কৰে?
তেওঁ তাকে শুনি ক'লে,
নিৰোগী মানুহৰ বেজত সকাম নাই, কিন্তু ৰোগীৰহে সকাম আছে। তোমালোক যোৱা, মই বলিদান নোখোজো, দয়াহে খোজো। এই বচনৰ অৰ্থ শিকাগৈ, কিয়নো মই ধাৰ্মিক নহয় কিন্তু পাপীকহে নিমন্ত্ৰণ কৰিবলৈ আহিছো।
তেতিয়া জোহনৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে,
আমি আৰু ফৰিচীবিলাকেও বাৰে বাৰে লঘোণ দিওঁ, কিন্তু আপোনাৰ শিষ্যবিলাকে লঘোণ নিদিয়ে, ইয়াৰ কাৰণ কি?
তেতিয়া যীশুৱে তেওঁলোকক ক'লে,
যিমান দিন সখীবিলাকৰ লগত দৰা থাকে সিমান দিনলৈ তেওঁলোকে সুখ কৰিব পাৰেনে? কিন্তু যিদিনা তেওঁলোকৰ লগৰ পৰা দৰাক নিয়া হয়, এনেদিন আহিব, তেতিয়া তেওঁলোকে লঘোণ দিব। কোনো পুৰণি বস্ত্ৰত মৰুৱা কাপোৰৰ টাপলি নামাৰে, কিয়নো যি দুখৰে টাপলি মাৰে সেই বস্ত্ৰক ফালি নিয়ে, তাতেই ফটা সৰহে হয়, আৰু মানুহে নতুন দাক্ষাৰক পুৰণি ছালৰ মুতত নথয়। তেনে কৰিলে মুতবোৰ ফাটি যায়, ৰসো বৈ ঢুকায় আৰু মুতটো নষ্ট হয়। কিন্তু নতুন দাক্ষাৰক নতুন মুততে থয়, তেহে দুয়ো ৰক্ষা হয়।
তেওঁলোকক এইবোৰ কথা কওঁতেই চোৱা, এজন শাসনকৰ্তাই আহি তেওঁক প্ৰণিপাত কৰি ক'লে,
মোৰ ছোৱালীজনী এতিয়াই মৰিল, কিন্তু আপুনি আহি তাইৰ গাত হাত দিয়ক, তাতে তাই জীৱ।
তেতিয়া যীশু উঠি নিজৰ শিষ্যবিলাকে সৈতে তেওঁৰ পাছে পাছে গ'ল। আৰু চোৱা, বাৰ বছৰ তেজ যোৱা ৰোগ ভোগ কৰা এজনী তিৰোতাই তেওঁৰ পাছফালেদি আহি তেওঁৰ কাপোৰৰ দহি চুলে, কিয়নো তেওঁ মনতে কৈছিল,
মই যদি অকল তেওঁৰ কাপোৰকে চুবলৈ পাওঁ তেওঁ ৰক্ষা পাম।
তেতিয়া যীশুৱে মুখ ঘূৰাই তেওঁক দেখি ক'লে,
আইটি, নিৰ্ভয় হোৱা, তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে।
সেই সময়ৰে পৰা সেই তিৰোতাগৰাকী সুস্থ হ'ল। পাছে যীশুৱে সেই শাসনকৰ্তাৰ ঘৰ পাই বাঁহী বজোৱাবিলাক আৰু কণা কটা লোকসমূহক দেখি ক'লে,
আঁতৰ হোৱা হওক, কিয়নো ছোৱালী মৰা নাই, টোপনিত আছে।
তাতে তেওঁলোকে তেওঁক হাঁহিলে, কিন্তু লোকসমূহক বাহিৰ কৰা হলত তেওঁ ভিতৰলৈ সোমাই ছোৱালীৰ হাতত ধৰিলত তাই উঠিল। তাতে ইয়াৰ যশস্যা গোটেইখন দেশতে ব্যাপি গ'ল। যীশু তাৰ পৰা যাওঁতে দুজন অন্ধই তেওঁৰ পাছে পাছে গৈ,
হে দাউদৰ সন্তান, আমাক দয়া কৰক,
এইবুলি আতাহ পাৰি ক'লে। পাছে তেওঁ ঘৰ সোমালত সেই অন্ধ দুজন তেওঁৰ ওচৰলৈ আহিল। তেতিয়া যীশুৱে তেওঁলোকক সুধিলে,
ইয়াক কৰিবলৈ মোৰ শক্তি আছে বুলি তোমালোকে বিশ্বাস কৰিছানে?
তেওঁলোকে তেওঁক ক'লে,
হয় প্ৰভু।
তেতিয়া তেওঁলোকৰ চকু চুই ক'লে,
তোমালোকৰ বিশ্বাসৰ দৰেই তোমালোকলৈ হওক।
তাতে তেওঁলোকৰ চকু মুকলি হ'ল আৰু যীশুৱে তেওঁলোকক কঠোৰ আজ্ঞা দি ক'লে,
সাৱধান হোৱা, কাকো নজনাবা।
কিন্তু তেওঁলোকে ওলাই গৈ সেই গোটেইখন দেশত তেওঁৰ যশস্যা প্ৰকাশ কৰিলে। তেওঁলোক যাওঁতে চোৱা, মানুহবিলাকে ভূতে পোৱা এটা বোবাক তেওঁৰ ওচৰলৈ আনিলে। তেতিয়া সেই ভূতক খেদোৱা হলত বোবাই কথা ক'বলৈ ধৰিলে। তাতে লোকসমূহে বিস্ময় মানি কলে,
ইছৰাইলৰ মাজত এনেকুৱা কেতিয়াও দেখা নাই।
কিন্তু ফৰিচিবিলাকে কলে,
ভূতৰ ৰজাৰ দ্বাৰাই সি ভূতবোৰ ৰক্ষেদাই।
পাছে যীশুৱে সকলো নগৰ আৰু গাঁৱত ঘূৰি ফুৰি তেওঁলোকৰ নামঘৰবোৰত উপদেশ দিলে, ৰাজ্যৰ শুভবাৰ্তা প্ৰচাৰ কৰিলে আৰু সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিলে। আৰু মানুহবিলাকক দেখি তেওঁবিলাকলৈ তেওঁৰ মৰম লাগিল, কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা দুঃখিত আৰু ক্লান্ত হৈ পৰিছিল। তেতিয়া তেওঁ নিজৰ শিষ্যবিলাকক কলে,
শস্য সৰহ কিন্তু বনোৱা তাকৰ, এই হেতুকে নিজৰ শস্যক্ষেত্ৰলৈ বনোৱাবিলাকক পঠাই দিবলৈ শস্যৰ গৰাকীক প্ৰাৰ্থনা কৰা।